দ্বিতীয় বংশাৱলী তেৰ অধ্যায়। অবিয়াৰ ৰাজত্ব, জাৰ্বিয়ামৰ লগত তেওঁ যুদ্ধ। জাৰ্বিয়াম ৰজাৰ ৰাজত্ব অষ্টাদশ বছৰত অবিয়াই যিহুদাৰ ওপৰত ৰাজত্ব কৰিবলৈ ধৰিলে। তেওঁ তিনি বছৰ জিৰচালেমৰ ৰাজত্ব কৰিলে। তেওঁৰ মাতৃৰ নাম মিখায়া আছিল। তেখেতে গিবিয়া নিবাসী উৰিয়েলৰ জীয়েক আছিল। সেই সময়ত অবিয়া আৰু জাৰ্বিয়ামৰ মাজত যুদ্ধ চলি আছিল। অবিয়াই যোদ্ধাৰু বীৰ পুৰুষ থকা সৈন্য সামন্তৰ 400,000 মনোনীত লোক লগত লৈ যুদ্ধ কৰিবলৈ গ'ল। জাৰ্বিয়ামে 800,000 মনোনীত বলৱান বীৰ পুৰুষ লগত লৈ তেওঁৰ বিৰুদ্ধে বেহু পাতিলে। অবিয়াই ইফ্ৰইমৰ পৰ্বতীয়া অঞ্চলত থকা চমৰীয়াৰ পৰ্বতৰ ওপৰত থিয় হৈ ক'লে, "হে জাৰ্বিয়াম আৰু গোটেই ইজৰাইল লোক, মোৰ কথা শুনা। ইজৰাইলৰ ঈশ্বৰ যিহুৱাই যে ইজৰাইলৰ ৰাজ্য ভাৰ চিৰকাললৈকে দায়ুদক আৰু তেওঁ সন্তানসকলক পৰম্পৰাগত এটি নিয়মেৰে দিলে, সেই বিষয়ে জানো তোমালোকে নাজানা। তথাপি দায়ুদৰ পুত্ৰ চলোমনৰ দাস নবাদৰ পুত্ৰ জাৰ্বিয়াম তেওঁ প্ৰভুৰ বিৰুদ্ধে উঠি বিদ্ৰোহী হ'ল আৰু কেতবোৰ পাখণ্ড ও অখাৰ চিতৰ লোকসকল তেওঁৰ ওচৰত গোট খালে। তেওঁলোকে চলোমনৰ পুত্ৰ ৰবিয়ামৰ বিৰুদ্ধে নিজকে সবল কৰিলে। যেতিয়া ৰবিয়াম ডেকা আৰু অনভিজ্ঞ হোৱাত তেওঁলোকৰ আগত নিজকে সবল কৰিব নোৱাৰিলে। আৰু এতিয়া তোমালোকে দাউদৰ সন্তানসকলৰ হাতত থকা যিহুৱাৰ ৰাজ্যৰ বিৰুদ্ধে নিজকে সবল কৰিব পাৰিম বুলি ভাবিছা হওক। তোমালোক অতিশয় এক বৃহৎ সৈন্য দল, আৰু দেৱতাস্বৰূপে তোমালোকৰ বাবে জাৰ্বিয়ামে সজা সোণৰ দামুৰি কেইটা তোমালোকৰ লগত আছে। তোমালোকে যিহুৱাৰ পুৰোহিত হাৰুণৰ সন্তানসকলক আৰু লেবিয়াসকলক খেদি দিয়া নাই জানো। অন্য দেশীয় জাতিবোৰৰ দৰে নিজৰ বাবে পুৰোহিত পাতি লোৱা নাই জানো। ইয়াতে যিজনে এটা দমৰা আৰু হাতোটা মেৰ লৈ নিজকে পুৰোহিত কৰাবলৈ আহে, তেওঁ সেই ঈশ্বৰ নোহোৱাবোৰৰ পুৰোহিত হ'ব পাৰে। কিন্তু আমাৰ বাবে হ'লে যিহুৱাই আমাৰ ঈশ্বৰ, আৰু আমি তেওঁক ত্যাগ কৰা নাই। আৰু যিহুৱাৰ পৰিচৰ্যা কৰোতা পুৰোহিত হাৰুণৰ সন্তানসকল আৰু নিজ নিজ কামত লাগি থকা লেবিয়াসকল আমাৰ আছে। তেওঁলোকে যিহুৱাৰ উদ্দেশ্যে প্ৰতিদিনে ৰাতিপুৱা আৰু সন্ধ্যা বেলা হোম বলি উৎসৰ্গ কৰে আৰু সুগন্ধি ধূপ জ্বলায় আৰু পবিত্ৰ মেজৰ ওপৰত যিহুৱাৰ আগত দিয়া পিঠা সজাই ৰাখে আৰু সন্ধ্যা বেলা জ্বলাবৰ বাবে প্ৰদীপবোৰৰ সৈতে সোণৰ দীপাধাৰ যুগুতাই থয়। কিয়নো আমি আমাৰ ঈশ্বৰ যিহুৱাৰ আজ্ঞা পালন কৰোঁ, কিন্তু তোমালোকে তেওঁক ত্যাগ কৰিলা। আৰু চোৱা, ঈশ্বৰ আমাৰ সংগী হৈ আমাৰ আগত যাওঁতা হৈছে, আৰু তেওঁ পুৰোহিতসকল তোমালোকৰ বিৰুদ্ধে মহাধ্বনি কৰা তেওঁলোকৰ তুৰীও আছে। হে ইজৰাইলৰ সন্তানসকল, তোমালোকে তোমালোকৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ যিহুৱাৰ বিৰুদ্ধে যুদ্ধ নকৰিবা, কিয়নো তেতিয়া তোমালোকে কৃতকাৰ্য নহবা। কিন্তু জাৰ্বিয়ামে তেওঁলোকক আক্ৰমণ কৰিবৰ অৰ্থে যুগুত হ'ল আৰু গুপুতে এদল সৈন্য তেওঁলোকৰ পাছফাললৈ ঘূৰাই পঠালে। তাতে এদল লোক যিহুদাৰ আগফালে আৰু সেই গুপুতে পঠোৱা দলটো তেওঁলোকৰ পাছফালে আছিল। পাছত যিহুদাৰ লোকসকলে মুখ ঘূৰাই যেতিয়া তেওঁলোকৰ আগফালে আৰু পাছফালে যুদ্ধ হোৱা দেখিলে, তেতিয়া তেওঁলোকে যিহুৱাৰ আগত কাটৰুক্তি কৰিবলৈ ধৰিলে আৰু পুৰোহিতসকলে তুৰী বজালে। তেতিয়া যিহুদাৰ লোকসকলে সিংহনাদ কৰি উঠিল। যিহুদাৰ লোকসকলে এনে সিংহনাদ কৰোঁতে ঈশ্বৰে অবিয়াৰ আৰু যিহুদাৰ আগত জাৰ্বিয়ামক আৰু গোটেই ইজৰাইলক প্ৰহাৰ কৰিলে। তেতিয়া ইজৰাইলৰ লোকসকলে যিহুদাৰ সন্মুখৰ পৰা পলাল আৰু ঈশ্বৰে তেওঁলোকক যিহুদাৰ হাতত শুধাই দিলে। অবিয়া আৰু তেওঁৰ লোকসকলে তেওঁলোকৰ মাজত মহাসংহাৰেৰে সংহাৰ কৰিলে। তাতে ইজৰাইলৰ মাজত 500,000 মনোনীত লোকৰ মৃত্যু হ'ল। এইদৰে সেই সময়ত ইজৰাইলৰ সন্তানসকলক বশ কৰা হ'ল। যিহুদাৰ সন্তানসকল জয়ী হ'ল, কিয়নো তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ যিহুৱাৰ ওপৰত তেওঁলোকে ভৰসা ৰাখিছিল। পাছত অবিয়াই যাৰ ব্যামৰ পাছে পাছে খেদি গৈ তেওঁৰ খন্দিয়েক নগৰ অৰ্থাৎ বৈত এল আৰু তাৰ উপনগৰ জছানা আৰু তাৰ উপনগৰ আৰু ইফুন আৰু তাৰ উপনগৰবোৰ অধিকাৰ কৰি ল'লে। অবিয়াৰ দিনত যাৰ ব্যায়াম কেতিয়াও বলৱান হ'ব নোৱাৰিলে। পাছত জিহুৱাই তেওঁক প্ৰহাৰ কৰাত তেওঁ মৃত্যু হ'ল, কিন্তু অবিয়া বলৱান হৈ উঠিল। তেওঁ 14 মহিলা বিয়া কৰালে। তেওঁ ওৰখত 22 পুত্ৰ আৰু 16 জীয়েক জন্ম হৈছিল। অবিয়াৰ অৱশিষ্ট বৃত্তান্ত, তেওঁ কাৰ্য আৰু তেওঁ কোৱা কথা ইদ্দু ভাৱবাদীৰ টীকাশাস্ত্ৰখনত লিখা আছে।